শ্রেয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে দিল্লীৰ এখন আদালতে ৰেলৱে ভূমিৰ বাবদ চাকৰি প্ৰদানৰ অভিযোগত দুৰ্নীতিৰ গোচৰৰ অভিযোগনামা আৰোপ কৰিছে। নতুন দিল্লীত আজিৰে পৰা বিকশিত ভাৰত যুৱ নেতা আলোচনা 2026 আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত ৰেলৱেৰ 100গৰাকী বিষয়াক 70 সংখ্যক অতি বিশিষ্ট ৰেল সেৱা পুৰস্কাৰ প্ৰদান কৰিব। আৰু ভাৰতৰ পি ভি সিন্ধু কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে দিল্লীৰ এখন আদালতে আজি ৰেলৱে ভূমিৰ বাবদ চাকৰি প্ৰদানৰ অভিযোগত দুৰ্নীতিৰ গোচৰৰ অভিযোগনামা আৰোপ কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চলাই থকা তদন্তৰ অংশ হিচাপে ৰাউজ এভিনিউ আদালতে লালু প্ৰসাদ যাদৱ, তেওঁৰ পন্নী ৰাউৰী দেৱী, দুই পুত্ৰ তেজস্বী যাদৱ আৰু তেজ প্ৰতাপ যাদৱ, দুই জীয়ৰী মিছা ভাৰতী আৰু হেমা যাদৱকে ধৰি আন কেইবাজনৰো বিৰুদ্ধে দুৰ্নীতি, ঠগ আৰু অপৰাধমূলক ষড়যন্ত্ৰ কৰাৰ প্ৰাৰম্ভিক গোচৰ ৰুজু কৰিছে। লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন 1968 ধাৰাৰ অধীনত অন্যান্য অভিযুক্তসকলৰ সৈতে অভিযোগ আৰোপ কৰা হৈছে। বিশেষ ন্যায়াধীশৰ আদালতে লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে অপৰাধমূলক চক্ৰৰূপে কাম কৰা আৰু ৰেল বিভাগত চাকৰি টোপ দি ব্যক্তিগত স্থাৱৰ সম্পত্তি আহৰণৰ ব্যাপক ষড়যন্ত্ৰ ৰচিছিল বুলি মন্তব্য কৰে। নতুন দিল্লীত আজিৰে পৰা বিকশিত ভাৰত যুৱ নেতা আলোচনা 2026 আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই আলোচনা মুকলি কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 12 জানুৱাৰীত সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। এই 4-দিনীয়া অনুষ্ঠানত সমগ্ৰ দেশৰ 2,500ৰো অধিক যুৱক যুৱতীয়ে ভাগ ল'ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মহাকাশচাৰী গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা আৰু গ্ৰুপ কেপ্টেইন প্ৰশান্ত নায়াৰে অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰেও আলোচনাত ভাগ ল'ব। এই আলোচনাত পদ্ম সন্মানেৰে বিভূষিত কেইবাগৰাকী ব্যক্তি, যুৱ সাংসদ আৰু বিধায়কৰ লগতে পুলেলা গোপীচান্দ, লিয়েণ্ডাৰ পেইজ, পালকি শৰ্মা, কৈবাল্লা ভোহৰা, শিৱব্ৰত দাস, আনন্দ কুমাৰকে ধৰি কেইবাগৰাকীও ক্ষেত্ৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে প্ৰৱাসী ভাৰতীয়সকল হৈছে ভাৰত আৰু বিশ্বৰ অন্যান্য দেশসমূহৰ মাজৰ এটা শক্তিশালী যোগাযোগৰ মাধ্যম। তেওঁ কয় যে বিদেশত থকা ভাৰতীয় লোকসকলে দেশৰ সৈতে সংযোগ ৰক্ষা কৰিও য'তেই আছে তাতেই এখন সমৃদ্ধ সমাজ গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভাৰতীয় সংস্কৃতিক জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰৱাসী ভাৰতীয়সকলক ৰাষ্ট্ৰদূত বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে চৰকাৰে প্ৰৱাসী ভাৰতীয়সকলক দেশৰ সৈতে অধিক ওচৰ সম্পৰ্ক ৰখাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত ৰেলৱেৰ 100গৰাকী বিষয়াক 70 সংখ্যক অতি বিশিষ্ট ৰেল সেৱা পুৰস্কাৰ প্ৰদান কৰিব। শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰেলৱে সংমণ্ডলক পুৰস্কাৰস্বৰূপে 26 শিল্ড প্ৰদান কৰা হ'ব। ভাৰতীয় ৰেলৱেলৈ আগবঢ়োৱা অসাধাৰণ আৰু নিদৰ্শনমূলক সেৱাৰ স্বীকৃতিস্বৰূপে এই পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰেল ৰাজ্যমন্ত্ৰী বি সুমান্না, ৰবনীত সিং, ৰেল পৰিষদৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া সতীশ কুমাৰ, পৰিষদৰ সদস্য আৰু ৰেলৰ বিভিন্ন সংমণ্ডল তথা উৎপাদন গোটৰ মহাপ্ৰবন্ধকসকল উপস্থিত থাকিব। ৰেল মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মহাকুম্ভৰ দৰে বৃহৎ অনুষ্ঠানৰ সময়ত নিৰাপদ আৰু সুগম যাত্ৰা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কৰ্মীসকলক শ্বিল্ড প্ৰদান কৰা হ'ব। অনুষ্ঠানত অপাৰেচন সিন্দুৰৰ সময়ত প্ৰত্যাহ্বানমূলক পৰিস্থিতিত ৰেল সেৱা সুনিশ্চিত কৰা আৰু উদ্ধাৰ অভিযানত সহযোগ কৰা বিষয়াসকলকো সন্মানিত কৰা হ'ব। মাদক দ্ৰব্যৰ কবলৰ পৰা দেশক ৰক্ষা কৰিবলৈ আৰু ইয়াৰ পৰ্যালোচনা তথা মূল্যাংকন কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে আজি সন্ধিয়া মাদক দ্ৰব্য বিৰোধী সমন্বয় কেন্দ্ৰৰ 9ম বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। বৈঠকত মাদক দ্ৰব্যৰ নেটৱৰ্ক, প্ৰত্যাহ্বান আদি আলোচনা কৰাৰ লগতে ইয়াৰ অনুসন্ধান আৰু প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভতো আলোকপাত কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাষ্ট্ৰীয় IED ডাটা ব্যৱস্থাপনা পদ্ধতি চমুকৈ NIDMS ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰিব। এই অনুষ্ঠানৰ বিষয়ে সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এন আই ডি এম এছৰ জৰিয়তে দেশজুৰি থকা এ টি এছ গোটসমূহ আৰক্ষী আৰু চি এ পি এফৰ তথ্যসমূহ অনলাইনযোগে উপলব্ধ হ'ব। এই ব্যৱস্থাই দুই ধৰণৰ মঞ্চৰ কাৰ্য সম্পাদনা কৰিব। শ্ৰীশ্বাহে কয় যে অনাগত সময়ত এন আই ডি এম এছে সন্ত্ৰাসবাদীৰ আক্ৰমণসমূহৰ অনুসন্ধানৰ সময়ত তথ্য বিশ্লেষণ কৰাৰ ক্ষেত্ৰত নতুন প্ৰতিৰোধী ঢাল হিচাপে সেৱা আগবঢ়াব। বিশেষকৈ বোমা বিস্ফোৰণৰ ঘটনাৰ ক্ষেত্ৰত এই ব্যৱস্থা অধিক কাৰ্যকৰী হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত সমসাময়িক গোলকীয় বিকাশ সন্দৰ্ভত ৰাষ্ট্ৰপতি মেক্ৰৰ দৃষ্টিভংগীক প্ৰশংসা কৰে। ডঃ জয়শংকৰে ফ্ৰান্সৰ ৰাষ্ট্ৰদূতসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি ভাৰত ফ্ৰান্স সহযোগিতাৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী অহা মাহত নতুন দিল্লীত হ'বলগীয়া কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিব। ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে দেশখনত আমেৰিকান সেনাবাহিনীৰ আগ্ৰাসনক গৰিহণা দিছে। দেশখনৰ পূৰ্বৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰক আমেৰিকান সৈন্যই বন্দী কৰাৰ পাছত ৰড্ৰিগেজক আন্তৰ্বৰ্তীকালীন নেতা ঘোষণা কৰা হৈছিল। ৰাষ্ট্ৰপতি ৰড্ৰিগেজে আমেৰিকান সৈন্যৰ আক্ৰমণত নিহত ভেনিজুৱেলা আৰু কিউবাৰ নাগৰিকৰ সন্মানৰ অৰ্থে এটা স্মাৰক আৰু বিশেষ আয়োগ গঠনৰ ঘোষণা কৰিছে। তেওঁ স্পষ্ট কৰে যে ভেনিজুৱেলাই আত্মপ্ৰতিৰক্ষাৰ খাতিৰত অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছে আৰু এয়া আমেৰিকাৰ বাবে এটা শিক্ষা হ'ব বুলি মন্তব্য কৰিছে। ইপিনে ভেনিজুৱেলাৰ চৰকাৰে কিছুসংখ্যক বন্দীক মুকলি কৰি দিয়া কাৰ্যক 2025 বৰ্ষত শান্তিৰ নোবেল বঁটাপ্ৰাপক মাৰিয়া কৰিনা মাছুদুৱে আদৰণি জনাইছে। নোবেল বঁটাপ্ৰাপক মাৰিয়া মাছুদুৱে কয় যে ৰাজনৈতিক বন্দীসকলক মুক্তি নিদিয়া পৰ্যন্ত তেওঁৰ নিজৰ সংগ্ৰাম চলাই যাব। ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদে ত্ৰয়োদশ দিনত ভৰি দিয়াৰ লগতে 31খন প্ৰদেশলৈ ই সম্প্ৰসাৰিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। পৰিস্থিতি নিৰীক্ষণ গোট নেটব্লকৰ তথ্য অনুসৰি সমগ্ৰ দেশতে কালি সন্ধিয়াৰে পৰা আজি পুৱাৰ ভাগলৈ মোবাইল সংযোগ বন্ধ ৰখা হৈছিল। মানৱ অধিকাৰ গোটসমূহৰ এখন প্ৰতিবেদনে প্ৰকাশ পোৱা অনুসৰি এই প্ৰতিবাদত যোৱা 28 ডিচেম্বৰত শিশুকে ধৰি কমেও 45 লোক নিহত হোৱাৰ লগতে 200 অধিক লোকক আটক কৰা হৈছিল। নিৰ্বাসিত ৰাজকুমাৰ ৰেজা পেহলবীৰ আহ্বান মৰ্মে প্ৰতিবাদকাৰীসকলে সংগঠিত হৈ চাদৰ ওপৰত ধ্বনি দিয়াৰ পৰৱৰ্তী সময়ত তেহৰাণ আৰু অন্যান্য ডাঙৰ মহানগৰসমূহত ব্লেক আউট কৰা হয়। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে প্ৰতিবাদকাৰীসকলে ৰাজপথ বন্ধ কৰাৰ লগতে ঠায়ে ঠায়ে অগ্নিসংযোগ কৰিছে আৰু চৰকাৰ বিৰোধী ধ্বনি দিছে। নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াৰ উদ্দেশ্যে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে আটক কৰাৰ বাবে চিকিৎসালয়ত অভিযান চলোৱা কাৰ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৰিহণা দিছে। অলিম্পিকত দুবাৰৰ পদক বিজয়ী পি ভি সিন্ধু কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানা ইয়ামাগুচিক 21-11 গেমত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত ইণ্ডোনেছিয়াৰ পুত্ৰী কুছুমা ৱাৰ্ডানী অথবা চীনৰ ৱেং জি ইৰ মুখামুখি হ'ব। এয়া হ'ব মালয়েছিয়া অপেন প্ৰতিযোগিতাত সিন্ধুৰ প্ৰথমখন ছেমি ফাইনেল। ইপিনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতত চাত্বিক চাইৰাজ ৰানকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো ইণ্ডোনেছিয়াৰ এম এছ ফিক্ৰী আৰু এম আলফিয়ানৰ সন্মুখীন হ'ব। ভাৰতৰ শীৰ্ষ যুটীটোৱে কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জুনেইডি আৰিফ আৰু ৰয় কিং য়াপৰ যুটীটোক 21-18, 21-11 গেমত পৰাভূত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে দিল্লীৰ এখন আদালতে ৰেলৱে ভূমিৰ বাবদ চাকৰি প্ৰদানৰ অভিযোগত দুৰ্নীতিৰ গোচৰৰ অভিযোগনামা আৰোপ কৰিছে। নতুন দিল্লীত আজিৰে পৰা বিকশিত ভাৰত যুৱ নেতা আলোচনা 2026 আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত ৰেলৱেৰ 100 বিষয়াক 70 অতি বিশিষ্ট ৰেল সেৱা পুৰস্কাৰ প্ৰদান কৰিব। আৰু ভাৰতৰ পি ভি সিন্ধু কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।